দ্বিতীয় ৰাজাৱলী এঘাৰ অধ্যায়। অথলিয়াই যিহুদাত শাসন কৰা। যিহুদাৰ ৰজা অহজিয়াৰ মাক অথলিয়াই যেতিয়া দেখিলে যে তেওঁৰ পুত্ৰৰ মৃত্যু হ'ল, তেতিয়া তেওঁ ৰাজবংশৰ সকলো সন্তানক বধ কৰিলে। কিন্তু সকলো ৰাজপুত্ৰক বধ কৰাৰ সময়ত ৰজা যিহুৰামৰ জীয়েক অৰ্থাৎ অহজিয়াৰ ভনীয়েক যিহুছেবাই অহজিয়াৰ পুত্ৰ যোৱাচক ৰাজপুত্ৰসকলৰ মাজৰ পৰা চুৰ কৰি আনিলে। যিহুছেবাই যোৱাচক অথলিয়াৰ পৰা লুকুৱাই ৰাখিবৰ কাৰণে তেওঁক ধাই মাকৰে সৈতে এটা হোৱা কোঠালী ৰাখিলে। সেয়ে অথলিয়াই যোৱাচক বধ কৰিব নোৱাৰিলে। যোৱাচক লৈ যিহুছেবা যিহুৱাৰ গৃহত ছবছৰ লুকাই থাকিল। সেই সময়ত যিহুদা দেশত অথলিয়াই শাসন কৰিছিল। যিহুদাৰ ৰজা পদত যোৱাচক অভিষেক কৰা। সপ্তম বছৰত পুৰোহিত যিহুৱাদাই দেশৰক্ষীসকলৰ হতসেনাপতি আৰু ৰক্ষক সেনাসকলৰ হতসেনাপতিসকললৈ বাৰ্তা পঠাই যিহুৱাৰ গৃহত নিজৰ ওচৰলৈ মাতি আনিলে। তেওঁলোকৰ সৈতে এটি চৰ্ত কৰিলে। জিহুৱাৰ গৃহত তেওঁলোকক এক শপত খুৱাই লৈ ৰাজকোঁৱৰৰ যোৱাচক আনি তেওঁলোকক দেখুৱালে। তাৰ পাছত তেওঁলোকক নিৰ্দেশ দি ক'লে, আপোনালোকে এই কাম কৰিব লাগিব। আপোনালোকৰ যিসকলে বিশ্বাম্বাৰে কাম কৰিবলৈ যাব তেওঁলোকৰ তিনিভাগৰ এভাগে ৰাজগৃহ পহৰা দিব। এক ভাগ চুৰ দুৱাৰত থাকিব আৰু এক ভাগ ৰক্ষক সেনাগৃহৰ পাছফালৰ দুৱাৰত থাকিব। আপোনালোকৰ অন্য দুটা দল যিসকলে বিশ্বাম্বাৰে ছুটি পাব তেওঁলোক সকলোৱে যিহুৱাৰ গৃহত ৰজা যোৱাচক পহৰা দিব। আপোনালোক প্ৰতিজনে হাতত অস্ত্ৰ লৈ ৰজাক চাৰিওফালে ঘেৰি ৰাখিব। আপোনালোকৰ শাৰীৰ মাজত যেয়ে সোমাই আহিব তেওঁকেই বধ কৰা হওক। ৰজা বাহিৰ বা ভিতৰ যলৈকে যাওক আপোনালোক তেওঁৰ সংগে সংগে থাকিব। সেইদৰে পুৰোহিত যিহুৱাদাই যিদৰে নিৰ্দেশ দিলে হতসেনাপতিসকলে সেই সকলোকে কৰিলে। তেওঁলোক প্ৰতিজনে নিজৰ নিজৰ লোকসকলক অৰ্থাৎ যিসকলে বিশ্ৰামবাৰে কাম কৰিবলৈ আহিছিল আৰু যিসকলে কামৰ পৰা ছুটি কৰিছিল সেই সকলোকে লৈ যিহুৱাদা পুৰোহিতৰ ওচৰলৈ আহিল। পুৰোহিত যিহুৱাদাই তেতিয়া ৰজা দাউদৰ যি সকলো জাতি আৰু ঢাল যিহুৱাৰ গৃহত আছিল সেইবোৰ লৈ হতসেনাপতিসকলক দিলে। ৰক্ষক সেনাবোৰৰ প্ৰত্যেকেই ৰজাৰ চাৰিওফালে হাত নিজৰ অস্ত্ৰ লৈ মন্দিৰৰ সোঁফালৰ পৰা বাওঁফাললৈকে যজ্ঞবেদীৰ কাষে কাষে থিয় হৈ থাকিল। তাৰ পাছত যিহুৱাদাই ৰাজকোঁৱৰ যোৱাচক বাহিৰলৈ উলিয়াই আনি তেওঁ মূৰত মুকুট পিন্ধাই হাতত ব্যৱস্থা পুস্তকখন দিলে। তেওঁলোকে তেওঁক ৰাজপদত অভিষেক কৰিলে। তাতে সকলোৱে হাততালি দি সমস্বৰে ক'লে, মহাৰাজ চিৰজীৱী হওক। ৰক্ষক সেনা আৰু লোকসকলৰ কোলাহল শুনি মহাৰাণী অথলিয়া যিহুৱাৰ গৃহলৈ লোকসকলৰ কাষলৈ আহিল। তেওঁ চাই দেখিলে যে তাতে ৰীতি অনুসাৰে ৰজা যোৱাচ স্তম্ভৰটোৰ ওচৰত থিয় হৈ আছে। হতসেনাপতিসকল আৰু হিঙা বজোৱাসকল ৰজাৰ কাষত ঘেৰি আছে। সকলো দেশবাসীয়ে আনন্দ কৰিছে আৰু হিঙা বজাইছে। তেতিয়া ৰাণী অথলিয়াই নিজৰ কাপোৰ ফালি চিঞৰিলে, ৰাজদুহী ৰাজদুহী। পুৰোহিত যিহুৱাদাই যেতিয়া যিসকলৰ ওপৰত সেনাদলৰ ভাৰ আছিল সেই হতসেনাপতিসকলক নিৰ্দেশ দিলে, তেওঁক হাৰিবোৰৰ মাজলৈ বাহিৰলৈ লৈ আনা। তেওঁৰ সমৰ্থক যিকোনো লোক তেওঁৰ পাছে পাছে বাহিৰলৈ আহিব, তেওঁক তৰুৱালে বধ কৰিব। কিয়নো পুৰোহিতে কৈছিল তেওঁক যেন যিহুৱাৰ গৃহৰ ভিতৰত বধ কৰা নহয়। সেয়ে অথলিয়াক তেওঁলোকে বাট এৰি দিলে। তাৰ পাছত তেওঁ ঘোঁৰা সোমোৱাৰ ফালৰ দুৱাৰেদি ৰাজগৃহলৈ গৈছিল আৰু তাতে তেওঁক বধ কৰা হ'ল। তাৰ পাছত যিহুৱাদাই যিহুৱা ৰজা জুৱাচ আৰু প্ৰজাসকলৰ মাজত এক চুক্তি কৰিলে। এই চুক্তিত কোৱা হ'ল যে ৰজা আৰু প্ৰজা উভয়ে জিহুৱাৰ লোক হৈ চলিব। তেওঁ ৰজা আৰু প্ৰজাৰ পৰস্পৰৰ মাজতো এক চুক্তি কৰিলে। তাৰ পাছত দেশৰ সকলো লোকে একেলগে বাল দেৱতাৰ মন্দিৰলৈ গৈ তাক ভাঙি পেলালে। সেই ঠাই বেদী আৰু মূৰ্তিবোৰ ভাঙি খণ্ড বিখণ্ড কৰিলে। তেওঁলোকে বাল দেৱতাৰ পুৰোহিত মতনকো বেদীবোৰৰ সন্মুখত বধ কৰিলে। পাছত পুৰোহিত জিহুৱাদাই জিহুৱাৰ গৃহত ৰক্ষক সেনাপতিসকলৰ নিযুক্ত কৰিলে। তাৰ পাছত জিহুৱাদাই হতসেনাপতি, দেশৰক্ষী, ৰক্ষক সেনাসকল আৰু দেশৰ সকলো লোকক লগত লৈ জিহুৱাৰ গৃহৰ পৰা ৰজা জুৱাচক উলিয়াই আনিলে। তেওঁলোকে ৰক্ষক সেনাসকলৰ দুৱাৰৰ বাটেদি ৰাজগৃহলৈ আহিল, সোমাই আহিল। এইদৰে জুৱাচ ৰাজসিংহাসনত বহিল। দেশৰ সকলো প্ৰজাই আনন্দ কৰিবলৈ ধৰিলে আৰু নগৰখনত শান্তি ঘূৰি আহিল। অথলিয়াক ৰাজগৃহত তৰোৱালেৰে বধ কৰাৰ কাৰণে দেশৰ সকলো মানুহে আনন্দ কৰিলে। জুৱাচে যেতিয়া ৰাজত্ব আৰম্ভ কৰিছিল তেতিয়া তেওঁ বয়স 7 বছৰ আছিল।